এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসম আগমন, ধেমাজি জিলাৰ কেইবাটাও কাৰ্যসূচীত ডঃ ৰণোজ পেগুৰ অংশগ্ৰহণ, নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা আৰু আজি বিশ্ব ৰেডিঅ' দিৱস গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে মৰাণত জৰুৰীকালীন উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। শ্ৰীমোদীয়ে প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমানবন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। 4.2 কিলোমিটাৰ দৈৰ্ঘৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কাইলৈ Su-30 ৰাফেল, তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহন বিমানে অৱতৰণ আৰু উৰণ কৌশল প্ৰদৰ্শন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। ডঃ শৰ্মাই বায়ুসেনা, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত মৰাণত জৰুৰীকালীন উৰণ অৱতৰণ ক্ষেত্ৰৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো ঔদ্যোগিক কাৰ্যকলাপ বন্ধ ৰখাৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ মৰাণ বাইপাছত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। মৰাণৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই 1.24 কিলোমিটাৰ দৈৰ্ঘৰ দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাৰ বিশেষ ভূমিকা পালন কৰিব। কাইলৈ লাচিতঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰস্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ধেমাজি মহাবিদ্যালয়ত শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম দৰ্শন আঁচনিৰ অধীনত উপাসনাস্থলীসমূহলৈ চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 150টা উপাসনাস্থলীলৈ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত উপাসনাস্থলীসমূহলৈ প্ৰথম কিস্তিৰ ধন হিচাপে 1.5 লাখ টকাকৈ আগবঢ়োৱা হৈছে। লগতে মন্ত্ৰী পেগুৱে ধেমাজিত হলকবাৰী জনজাতীয় আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধাৰতী আৱা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ অধীনত প্ৰায় 3,90,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা ল'ৰা আৰু ছোৱালীৰ বাবে মুঠ 100খন বিচনাযুক্ত 2টা পৃথক আৱাস উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাপ্ৰাপকসকলৰ নাম প্ৰকাশ কৰে। টিংখাঙত মন্ত্ৰী বিমল বৰাই সংবাদমেলযোগে 2020-21 বৰ্ষত ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা সাংস্কৃতিক কৰ্মী আৰু চলচ্চিত্ৰৰ নামসমূহ ঘোষণা কৰে। নবম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত বেলকনিত ভগৱান ছবিখনক 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে। 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালক শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে শব্দ নিশব্দ কোলাহল ছবিখনে। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শংকুৰাজ কোঁৱৰ আৰু জুবলি বৰুৱাই 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ৰাজদীপে 2020 বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰে। অহা 25 ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। এই সংবাদমেলত অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিমন্ত শেখৰ উপস্থিত থাকে।
এটা লিখে লিষ্ট অফ চিলেক্টেড এৱাৰ্ড ইজ অফ 9th আসাম ষ্টেট ফিল্ম এৱাৰ্ডছ 2025 ইভলিউশ্যন চিট ফাইনেল ফিচাৰ ফিল্ম 2020 নেম অফ এৱাৰ্ড বেষ্ট ফিল্ম পাইছে বেলকনিত ভগৱান গড অন দ্য বেলকনি 2020 ব্ৰজেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন বিশ্বজিৎ বৰা বেলকনিত ভগৱান আব্দুল মজিদ এৱাৰ্ড ফৰ বেষ্ট ডেবুট ডাইৰেক্টৰ বিশাল পি চলিহা চিজো ছবিখনৰ নাম চিজো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড ফৰ বেষ্ট স্ক্ৰীণ প্লে জিন্টু ভট্টাচাৰ্যী ৰমেন বৰা মেণ্টৰ মন্থ নলিন দুৱৰা এৱাৰ্ড ফৰ বেষ্ট চিনেমাটগ্ৰাফী প্ৰদীপ দৈমাৰী চেনখৰ ভৱেন দাস এৱাৰ্ড ফৰ বেষ্ট এডিটিং বিশাল শৰ্মা চিজো পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন অম্বৰ দাস আৰু গানটো হল মিড নাইট ছং নটচুৰ্য ফণি শৰ্মা এৱাৰ্ড ফৰ বেষ্ট এক্টৰ মেল হৰিশ খান্না চিনেমাখন হল বেলকনিত ভগৱান আইদেউ সন্দিকৈ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ফিমেল মন্দাকিনী গোস্বামী আৰু চিনেমাখন হল মন্তুৰ মন্ত্ৰ বিজু ফুকন এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ মেল সোমাৰ জ্যোতি বৰা আৰু চিনেমাখন হল ৰিয়াজ বিদ্যুৎ চক্ৰৱৰ্তী এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ ফিমেল শিৱা ৰাণী কলিতা আৰু চিনেমাখনৰ নাম হল ব্ৰিজ তছুদ্দিক ইউচুফ এৱাৰ্ড ফৰ বেষ্ট পাৰফৰমেন্স ইন নিগেটিভ ৰোল জয়ন্ত নাৰ্জাৰী চিজো মজাইন আলী এৱাৰ্ড ফৰ বেষ্ট পাৰফৰমেন্স ইন কমিক ৰোল কমল লোচন আৰু চিনেমাখনৰ হল গৰু ৰুদ্ৰ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ মেল শংকুৰাজ কোঁৱৰ চিনেমাখন হল দ্য কনচিকুৱেঞ্চ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ ফিমেল জুবলি বৰুৱা এন মেঘন স্কট
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ সংক্ৰান্তত আজি কামৰূপ জিলা আৰু ছেছন আদালতত শুনানি সম্পন্ন হয়। আদালতে মূল 3 অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰে। উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আবেদন সন্দৰ্ভত অহা 16 ফেব্ৰুৱাৰীত ৰায়দানৰ দিন ধাৰ্য কৰে। আজি শুনানি প্ৰক্ৰিয়াত জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামী বৰঠাকুৰ উপস্থিত থাকে। গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহান জনায়। শুনানি সন্দৰ্ভত গৰিমা গাৰ্গ শইকীয়াই এনেদৰে কয়।
আজি শুনানি মানে সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ সিদ্ধাৰ্থ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে তাত হ'ব। আৰু মহাবীৰ একুৱাই লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন সেই সকলোখিনি অহা 16 তাৰিখে হ'ব। আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা ক'বলৈ বহুতখিনি খেলি মেলি কৰি আছে তেওঁ মানে অলপ কনফিউজ যেন লগা লাগিছে গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়।
আজি বিশ্ব ৰেডিঅ' দিৱস। এই বছৰ বিশ্ব ৰেডিঅ' দিৱসৰ মূল বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰেডিঅ'। বিশ্ব ৰেডিঅ' দিৱসত এই বছৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত অনাতাঁৰ প্ৰচাৰণৰ ক্ষেত্ৰত আহি পৰা সুবিধা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰেডিঅ'ৰ সৈতে শৈশৱৰ পৰা থকা স্মৃতি ৰোমন্থন কৰে। আজি বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰই উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত এখন মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে। ৰেডিঅ' দিৱসৰ লগত সংগতি ৰাখি ৰেডিঅ' আৰু কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বক্তৃতানুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক ডঃ ৰূপম ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসম আগমন, নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা আৰু আজি বিশ্ব ৰেডিঅ' দিৱস, গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া 6:45।